وَاتْلُ عَلَيْهِمْ نَبَأَ ابْنَيْ آدَمَ بِالْحَقِّ إِذْ قَرَّبَا قُرْبَانًا فَتُقُبِّلَ مِنْ أَحَدِهِمَا وَلَمْ يُتَقَبَّلْ مِنَ الْآخَرِ قَالَ لَأَقْتُلَنَّكَ قَالَ إِنَّمَا يَتَقَبَّلُ اللَّهُ مِنَ الْمُتَّقِينَ.
আর তুমি আদমৰ দুই পুত্ৰৰ ঘটনাটো সিহঁতক যথাযথভাৱে বৰ্ণনা কৰি শুনোৱা। যেতিয়া সিহঁত উভয়ে কোরবানী কৰিছিল, ফলত এজনৰ পৰা কোরবানী কবুল কৰা হৈছিল আৰু আনজনৰ পৰা কবুল কৰা হোৱা নাছিল। যাৰ কোরবানী কবুল হোৱা নাছিল সি কলে, নিশ্চয় মই তোমাক হত্যা কৰিম। আনজনে কলে, নিশ্চয় আল্লাহে কেৱল মুত্তাকীসকলৰ পৰাই কোরবানী কবুল কৰে।